এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনত গুৱাহাটী স্বাভাৱিক জনজীৱন ব্যাহত, বৰ্তমানলৈ 5 জন লোকৰ মৃত্যু, কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা। কেইবাদিনো ধৰি হোৱা ধাৰাষাৰ বৰষুণত ৰাজ্যৰ বিভিন্ন অঞ্চলৰ জনজীৱন ব্যাহত, কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি। বিদেশী বুলি ঘোষিত নিৰুদ্দেশ হৈ থকা প্ৰায় 30,000 লোকক বিচাৰি বিতাৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মন্তব্য। অৱসৰপ্ৰাপ্ত SCS বিষয়া ৰঞ্জন শৰ্মাৰ নতুন নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত গুজৰাট টাইটানছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 20 ৰাণত জয়লাভ। বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপৰ প্ৰভাৱত সমগ্ৰ পূব আৰু উত্তৰ পূব ভাৰতত হোৱা প্ৰবল বৰষুণৰ ফলত অসমৰো বিভিন্ন ঠাইৰ জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি অহা 24 ঘণ্টাত অসমৰ বিভিন্ন স্থানত 40-50 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত বতাহ বলাৰ লগতে ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে। ইপিনে অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ডৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি বিভাগটোৱে আগলি বতৰা দিছে। গুৱাহাটীত নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত বৰ্তমানলৈকে শিশু আৰু মহিলাসহ 5 জন লোকৰ মৃত্যু হৈছে। গুৱাহাটী মহানগৰীত বানে জটিল ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মহানগৰীৰ ৰুক্মিণীগাঁও আৰু সাতগাঁৱত 2টাকৈ বান সাহায্য শিবিৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে বানত ক্ষতিগ্ৰস্ত লোকে যোগাযোগৰ বাবে কেইবাটাও ফোন নম্বৰ ৰাজহুৱা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে এই অঞ্চলসমূহৰ লগতে সমীপৰ আন কোনো স্থানত যদি সাধাৰণ জনতা অসুবিধাৰ সন্মুখীন হৈছে তেন্তে ফোন নম্বৰকেইটা তেওঁলোকে যোগাযোগ কৰিব পাৰিব। ইপিনে গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সাংবাদিকৰ আগত কয় যে মেঘালয়ত হোৱা পাহাৰ খননৰ ফলস্বৰূপে গুৱাহাটীৰ বান সমস্যা অধিক জটিল ৰূপ ধাৰণ কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
2nd June, we are going to discuss with Chief Minister of Meghalaya. It will be for your interest to know that Supreme Court has also issued a notice to Government of Meghalaya and Government of Assam on this count. So I think this matter will also go to the consideration of Honorable Supreme Court. Day before yesterday, Supreme Court has issued a notice to both Government of Assam and Government of Meghalaya
জনতাৰ বাবে মুকলি কৰি দিয়া ফোন নম্বৰকেইটা হৈছে 8486640633, 81348662, 99543323614 আৰু 99542417666। বৰষুণৰ লগতে বিভিন্ন প্ৰান্তত অহা ধুমুহা বতাহে জনসাধাৰণৰ বিস্তৰ ক্ষতিসাধন কৰিছে। কালি বিয়লি ধুবুৰী জিলাৰ বগৰীবাৰীত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন চলন্ত বাছৰ ওপৰত এজোপা গছ উভালি পৰাত বাছখনৰ বিস্তৰ ক্ষতিসাধন হয়। অৱশ্যে ঘটনাত কোনো লোকৰ প্ৰাণহানি হোৱা নাই বুলি জানিব পৰা গৈছে। ইপিনে চিপাঝাৰৰ পিঠাখোৱাপাৰাত এখন ইৰিক্সাৰ ওপৰত গছ উভালি পৰাত 5 জন লোক আহত হয়। অঞ্চলটোৰ এগৰাকী শিক্ষয়িত্ৰীয়ে বিদ্যালয়লৈ গৈ থকা অৱস্থাত এজোপা গছ উভালি পৰাত গুৰুতৰভাৱে আহত হয়। আহত শিক্ষয়িত্ৰীগৰাকীক স্থানীয় লোক আৰু সহকৰ্মী শিক্ষকৰ তৎপৰতাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইপিনে উজনি অসমৰ গোলাঘাট জিলাতো প্ৰবল ধুমুহা বৰষুণৰ বাবে কমাৰগাঁও খুমটাই অঞ্চলৰ 35খন গাঁৱৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হয়। প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত যিকোনো সহায়ৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে 2টা নম্বৰ মুকলি কৰিছে। 03611077 আৰু 93654293141 এই 2টা টোল ফ্ৰী নম্বৰত কোনো সমস্যাৰ বাবে ৰাইজে ফোন কৰিব পাৰিব। যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে 3-4 ফুট পৰ্যন্ত পানী বাগৰৰ ফলত উজনি আৰু নামনি অসমৰ মাজত যাতায়াত ব্যৱস্থা বিঘ্নিত হোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৰাক উপত্যকাৰ শিলচৰ লামডিং সংযোগী ৰেলপথৰ ওপৰেদি পানী বাগৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত সবিশেষ জনাই শিলচৰৰ সংবাদদাতা আশীৰাণী দাসে।
ধাৰাষাৰ বৰষুণৰ ফলত কাছাৰ জিলাৰ শিলচৰ আৰু উধাৰবন অঞ্চলত বৰাক, মথুৰা আৰু অন্যান্য নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত আংশিকৰ পৰা মজলীয়া বান পৰিস্থিতিৰ আশংকা কৰা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এই তথ্য জাৰি কৰি জনসাধাৰণক সজাগ হবলৈ আহ্বান জনাইছে। আগন্তুক 34 ঘণ্টাৰ বাবে এই সতৰ্কবাণী জাৰি কৰা হৈছে। ইফালে শিলচৰৰ জলসম্পদ বিভাগৰ তথ্য অনুসৰি ধাৰাষাৰ বৰষুণৰ ফলত বৰাক নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। বিভাগটোৰ পৰা পোৱা তথ্য অনুসৰি বৰাক নদীৰ জলপৃষ্ঠ 13.65 মিটাৰ বৃদ্ধি পাইছে। আনহাতে শিলচৰ লামডিং অংশৰ কেইবাটাও স্থানত ৰেলপথত প্ৰবল স্ৰোত পানী বৈ যোৱাৰ খবৰ পোৱা গৈছে। বতৰ প্ৰতিকূল থকাৰ বাবে আজি শিলচৰ গুৱাহাটী আৰু গুৱাহাটী শিলচৰ মাজত যাত্ৰীবাহী ৰেলৰ সময়সূচী সলনি কৰা হৈছে।
বৰাক নদীৰ জলপৃষ্ঠ 13.65 মিটাৰলৈ বৃদ্ধি পাইছে। প্ৰতিকূল বতৰৰ বাবে আজি শিলচৰ গুৱাহাটী আৰু গুৱাহাটী শিলচৰৰ মাজত যাত্ৰীবাহী ৰেলৰ সময়সূচী সাল সলনি কৰা হৈছে। কালি নিশা 11:55 বজাত গুৱাহাটীৰ পৰা যাত্ৰা কৰিবলগীয়া শিলচৰ অভিমুখী ৰেলখনে আজি পুৱা 6 বজাত যাত্ৰা আৰম্ভ কৰিছে। ইফালে কালি নিশা 10:40 বজাত শিলচৰৰ পৰা গুৱাহাটী অভিমুখে আহিবলগীয়া ৰঙিয়া এক্সপ্ৰেছখনে আজি পুৱা 6 বজাত যাত্ৰা আৰম্ভ কৰিছে। প্ৰবল বৃষ্টিপাতৰ ফলত কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ কেইবাটাও অঞ্চল কৃত্ৰিম বানৰ কবলত পৰে। বিশেষকৈ মধুপুৰ, অভয়পুৰ, কাটাবজাৰ, ৰহথলা আৰু কলবাৰীত কৃত্ৰিম বানৰ ফলত জনজীৱন ব্যাহত হৈ পৰে। অৱশ্যে প্ৰতিকূল বতৰৰ বাবে সাময়িকভাৱে স্থগিত ৰখা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজি পুনৰ আৰম্ভ কৰা হৈছে। আমাৰ হাইলাকান্দি, শ্ৰীভূমি, ধুবুৰী, দক্ষিণ শালমৰা, মানকাছৰ, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, পশ্চিম কাৰ্বি আংলং, নগাঁও আৰু হোজাইৰ সংবাদদাতাসকলে জনোৱা মতে ধাৰাষাৰ বৰষুণৰ ফলত জিলাকেইখনৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হোৱাৰ লগতে ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ প্ৰধান উপনৈসমূহৰ পানী ফেনে ফুটুকাৰে বাঢ়িবলৈ লোৱাত নৈপৰীয়া জনসাধাৰণ শংকিত হৈ পৰিছে। জটিল বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান আজি বন্ধ থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দিছপুৰত কালি অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে কামৰূপ মহানগৰ আৰু কামৰূপৰ চৰকাৰী কৰ্মচাৰীসকলক আজিৰ বাবে নৈমিত্তিক ছুটি দিয়া হৈছে। সম্ভাৱ্য বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সকলো জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আলোচনা কৰে বুলিও সংবাদমেলত প্ৰকাশ কৰে। ভূমিস্খলনৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ, ডিমা হাছাও, হাইলাকান্দি, কামৰূপ মহানগৰ, কামৰূপ, কাৰ্বি আংলং আৰু শ্ৰীভূমিত বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। ডিব্ৰুগড় জিলা প্ৰশাসনে বাৰিষাৰ সময়ছোৱাত মথাউৰিত হ'ব পৰা যিকোনো ধৰণৰ ক্ষয় ক্ষতি যেনে মথাউৰিৰ ছিগা তথা ফাটমেলা, মথাউৰিৰ ওপৰেৰে পানীবাগৰা ইত্যাদি সম্বন্ধীয় যিকোনো খবৰ তাৎক্ষণিকভাৱে প্ৰশাসনক অৱগত কৰিবলৈ জিলা জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ হেল্পলাইন নম্বৰ ৰাইজৰ বাবে মুকলি কৰিছে। জনসাধাৰণে 9435358371 মোবাইল নম্বৰ বা 0373231940 আৰু 0373245000 লেণ্ডলাইন নম্বৰৰ লগতে টোল ফ্ৰী নম্বৰ 1077 যোগাযোগ কৰি তেনেধৰণৰ ক্ষয় ক্ষতিৰ বিষয়ে ডিব্ৰুগড় জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগক অৱগত কৰিব পাৰিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কালি বোকাখাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে খহনীয়াগ্ৰস্ত অঞ্চলত পাৰ্কুপাইন, জিঅবেগ আদিৰে খহনীয়া ৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। ৰাজ্যত বিদেশী বুলি ঘোষিত কোনো লোককেই থকাৰ অনুমতি দিয়া নহ'ব আৰু তেওঁলোকক বহিষ্কাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি দিছপুৰৰ এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিদেশী বুলি ঘোষিত প্ৰায় 30,000 লোক নিৰুদ্দেশ হৈ আছে আৰু এই লোকসকলক বিচাৰি বিতাৰণ কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব। তেওঁ কয় যে বিদেশী বুলি ঘোষিতসকলৰ ভিতৰত যিসকলে নাগৰিকত্ব সন্দৰ্ভত ন্যায়ালয়ত আপীল কৰিছে তেওঁলোকক চৰকাৰে আটক নকৰে, কিন্তু এনে নকৰাসকলক বিতাৰণ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে বিদেশী বুলি ঘোষিতসকলক ঘূৰাই পঠিওৱা সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে আৰু ৰাজ্য চৰকাৰে এই নিৰ্দেশনা পালন কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
ইয়াত দুই ধৰণৰ বিদেশী আছে। এটা হৈছে অসমত কণ্টিনিউৱাছলি যি বিদেশী আহি আছে, আজি আহিছে, কালি আহিছে, এমাহৰ আগত আহিছে, এটা হৈছে সেইটো। ছেকেণ্ড হৈছে DFN, যাক ডিক্লেয়াৰ ফৰেন নেচনেল বুলি কয়। আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টত কেচ এটা আহিছিল আৰু সুপ্ৰিম কোৰ্টে আমাক নিৰ্দেশ দিছিলে যে যিসকল ঘোষিত বিদেশী তেওঁলোকক যিকোনো প্ৰকাৰে আমি উভতাই পঠাই দিব লাগে। যিসকল ঘোষিত বিদেশী কিন্তু কোৰ্টতো এপিল কৰা নাই তেওঁলোকক আমি পুষ্ট বেক কৰিছো। কিন্তু তাতো যদি কোনোবাই আমাক কৈছে যে নহয় মোৰ এপিল আছে হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট, তেতিয়া আমি তেওঁলোকক কষ্ট দিয়া নাই।
পৰহি মেঘালয় আৰু শিলচৰ সীমান্তত 35 জন বাংলাদেশীক আটক কৰি ঘূৰাই পঠিওৱা বুলি প্ৰকাশ কৰি ডঃ শৰ্মাই কয় যে শেহতীয়াকৈ দেৰগাঁৱত হোৱা আৰক্ষী সন্মিলনত বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। NRC উন্নীতকৰণৰ বাবে ৰাজ্যৰ বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া স্থগিত আছিল বুলিও তেওঁ অৱগত কৰে। দুৰ্গম আৰু সীমান্ত অঞ্চলৰ লোকক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্তক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে বিপদসংকুল অঞ্চলত জনসাধাৰণো জীয়াই থকাৰ অধিকাৰ আছে আৰু সংবিধানে অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ ল'বলৈ আমাক অধিকাৰ দিছে। সীমান্তত থকা লোকক সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে 1985 চনতে এই সিদ্ধান্ত লোৱা হলে মাটি বাৰী এৰি আহিবলগীয়া নহলহেঁতেন। অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শৰ্মাই কাইলৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব। শ্ৰীশৰ্মাই 65 বছৰ বয়সলৈ এই পদত কাৰ্যনিৰ্বাহ কৰিব। ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে কালি এই সন্দৰ্ভত অধিসূচনা জাৰি কৰে। ৰঞ্জন শৰ্মাৰ অৱসৰৰ পিছত মুখ্যমন্ত্ৰী সচিবালয় আৰু ৰূপান্তৰ তথা উন্নয়ন বিভাগৰ বিশেষ আয়ুক্ত সচিব হিচাপে কৰ্মৰত আছিল। উল্লেখযোগ্য যে আজি বৰ্তমানৰ নিৰ্বাচন আয়ুক্ত আলোক কুমাৰৰ কাৰ্যকাল অন্ত পৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
আকাশবাণী
আপোনাৰ বিশ্বাস আৰু আস্থাৰ প্ৰতীক, তেতিয়াও আছিল এতিয়াও আছে।
সঠিক, নিৰপেক্ষ আৰু দায়িত্বশীল বাতৰিৰ বাবে শুনক আপোনাৰ দীৰ্ঘদিনৰ বিশ্বাসী আকাশবাণীৰ বাতৰি।
অতিৰঞ্জিত, কল্পনাপ্ৰসূত, আৱেগিক বাতৰিৰ বিপৰীতে শুদ্ধ আৰু প্ৰকৃত বাতৰি শুনক আকাশবাণীত।
সঠিক, নিৰপেক্ষ আৰু দায়িত্বশীল বাতৰিৰ বাবে শুনক আকাশবাণীৰ বাতৰি।
মুম্বাই ইণ্ডিয়ানছে যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত গুজৰাট টাইটানছক 20 ৰাণত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 228 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত গুজৰাট টাইটানছে 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 208 ৰাণহে কৰিবলৈ সমৰ্থ হয়। প্ৰচাৰ ভাৰতীয়ে আকাশবাণী আৰু দূৰদৰ্শনৰ বাতৰিৰ বিশাল ভাণ্ডাৰ শব্দ নামৰ এটা পৰ্টেলৰ যোগেদি আগ্ৰহীসকলক বিনামূলীয়াকৈ যোগান ধৰাৰ ব্যৱস্থা কৰিছে। এই সম্পৰ্কত আমাৰ এক প্ৰতিবেদন।
প্ৰচাৰ ভাৰতীয়ে যোৱা বছৰৰ 13 মাৰ্চত PB Shabd নামেৰে এটা বিনামূলীয়া বাতৰি যোগান সেৱা আৰম্ভ কৰিছে। আলোকচিত্ৰ, ভিডিঅ', ইনফোগ্ৰাফিক্স আৰু আছুতীয়া বাতৰিৰ বাবে শব্দ হৈছে অতি নিৰ্ভৰযোগ্য উৎস। দেশৰ 13টা ভাষাত 60খন সম্পাদনা মেচ আৰু প্ৰচাৰ ভাৰতীৰ 1500গৰাকীৰো অধিক সংবাদদাতাই অহৰ্নিশে শব্দত শেহতীয়া বাতৰি যোগান ধৰি আহিছে। ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, বতৰ, ক্ৰীড়া, কৃষি, প্ৰযুক্তি, বৈদেশিক পৰিক্ৰমা আৰু সমসাময়িক ঘটনাক্ৰমৰ দৰে 50টা শিতানত প্ৰতিদিনে 1000ৰো অধিক বাতৰি ইয়াত আপলোড কৰা হয়। দূৰদৰ্শন আৰু আকাশবাণীৰ বাতৰিৰ বিশাল ভাণ্ডাৰ শব্দৰ যোগেদি আগ্ৰহীসকলে বিনামূলীয়াকৈ লাভ কৰিব পাৰে। ইউটিউবাৰ্ছ, পডকাষ্টাৰ্ছ আৰু ভিডিঅ' সম্পাদকসকলে shabd.prasarbharati.org পঞ্জীয়ন কৰি এই সেৱা গ্ৰহণ কৰিব পাৰে। শব্দ প্ৰচাৰ ভাৰতীৰ এটা অনন্য বাতৰি যোগান উৎস। আপুনিও ভিজিট কৰক shabd.prasarbharati.org।
এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ।
ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বান পৰিস্থিতি, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মুখলধাৰ বৰষুণৰ আগজাননীৰে কেইবাখনো জিলাত জাৰি কৰা ৰেড এলাৰ্ট আৰু গুৱাহাটীৰ পাহাৰৰ মাটি খহি কেইবাজনো লোকৰ মৃত্যুৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় 28খন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে প্ৰবল বৃষ্টিপাতে ৰাজ্যৰ জনজীৱন প্ৰায় স্তব্ধ কৰি তোলা আৰু বতৰ বিজ্ঞান বিভাগে দিয়া আগলি বতৰাৰ জেৰদানি আগত 4 দিনলৈ ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। একেটা বাতৰিক আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰতিকূল বতৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আজি হ'বলগীয়া সকলো পৰীক্ষা স্থগিত ৰখাৰ বাতৰি দৈনিক অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে লোকসভাত কংগ্ৰেছৰ উপদলপতি গৌৰৱ গগৈ আৰু তেওঁৰ পন্নী এলিজাবেথ গগৈ পাকিস্তান লিংক সন্দৰ্ভত অসম আৰক্ষীৰ SIT জেৰাৰ সন্মুখীন হ'ব বুলি উল্লেখ কৰি গৌৰৱক জেৰাৰ অনুমতি বিচাৰিব SIT শিৰোনামেৰে এটা বাতৰি বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে সদ্য দায়িত্ব লাভ কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈৰ সৈতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কালি 2026 চনৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত ৰণনীতি প্ৰস্তুত কৰিবলৈ এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে সদৌ অসম ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰ্যালোচনা বিচৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। এখন প্ৰতিবেদনৰ উদ্ধৃতিৰে ভাৰতে চীনক চেৰ পেলাই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ সৰ্ববৃহৎ আইফোন ৰপ্তানিকাৰী ৰূপে পৰিগণিত হোৱা বুলি দ্য চেণ্টিনেল কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। আহক এতিয়া পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনত গুৱাহাটীৰ স্বাভাৱিক জনজীৱন ব্যাহত। বৰ্তমানলৈ 5জন লোকৰ মৃত্যু। কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ সকলো শিক্ষানুষ্ঠানত বন্ধৰ ঘোষণা। কেইবাদিনো ধৰি হোৱা ধাৰাষাৰ বৰষুণত ৰাজ্যৰ বিভিন্ন অঞ্চলৰ জনজীৱন ব্যাহত। অহা 24 ঘণ্টাত ঠাই বিশেষে ধুমুহা বতাহৰ লগতে প্ৰবল বৰষুণৰ আগজাননী। বিদেশী বুলি ঘোষিত নিৰুদ্দেশ হৈ থকা প্ৰায় 30,000 লোকক বিচাৰি বিতাৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মন্তব্য। অৱসৰপ্ৰাপ্ত SES বিষয়া ৰঞ্জন শৰ্মাৰ নতুন ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত গুজৰাট টাইটানছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 20 ৰাণত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।